শ্রীলঙ্কার মধ্যে বন্ধুটা উড়িয়ে হবে মানুষের ওই জায়গায় ইয়া পড়ে শ্রীলঙ্কায় রয়েছে। হ্যাঁ নাই নাই হো মই যেটা বম্বে পা উড়ু শ্রীলঙ্কার মো মাইকি ইয়াত গুৱাহাটী বজাৰ বিমানবন্দৰত গাড়ী লৈ ৰেডি হৈ থাকে কি জানে কোন আহিব মিষ্টাৰ অসম আহি আছে অ ইণ্ডিয়া ইণ্ডিয়া ৰিচেপশ্যন কৰিব কাৰ দায়িত্ব মই তাৰ মাইকী ৰাখিছোঁ পইচা দিছোঁ হা পইচা কৰি তাৰ ঘৰ বনাই দিছোঁ মাটি লৈ দিছোঁ তাত তেওঁ হা থাকি আছে মই তাকো বন্ধু তাৰ মই অহা দিনাখন মাইকী কেনেকুৱা কেৰা উৎসাহ তাৰ পইচা লৈ আহিব কেৰা চাৰিটা দেৱত চাৰি যে মাইকী থাকিব সেইটো জানি মই থাকিম তাৰ অসম মাতৃক কেতিয়াকে স্পৰ্শ হ'ম মই বন্ধু পাইছিলোঁ মা তাৰ একদম মানে পূব আৰু পশ্চিমৰ পৰা আহিম মই থাকোঁ সদায় সাৰৰ সাৰৰ ভাল সাৰৰ ভাল সাৰৰ দিনত মই চাকৰি কৰোঁ সাৰখন চাইছে মই তাৰা শ্যামলা উপভোগ কৰি আছে মই তাক কি সুধেই মই উদাৰ টেক্সত এৰি দিম নাগালেণ্ডৰ এন এছ চি এনে কেলা প্ৰত্যেকৰ পৰা এটা কেলা ঠেলা ওলা পাৰি টেক্স লয় কিন্তু ডাইৰেক্ট নলয় তাতো গভৰ্ণমেণ্টৰ থ্ৰুৱেদি লয় মই অসমীয়া মোৰ কেলা অসম মই ইয়াত জীৱন দি থৈছোঁ মই সাতটা বি এছ এফৰ কেলা বন্দুকৰ গুলি খাই থৈছোঁ মই অসম আলফাই নথি বয়সবোৰ মোক ধৰিলে নমস্কাৰ কৰে চিন্তা কৰিলে বেলেগ বেয়া লাগে যে এনেকুৱা এজন মানুহেই মই লগ পালোঁনে বয়সবোৰে ইয়াক কেলা নমস্কাৰ কৰে শুনিলে নহ'ব অন্তৰং প্ৰত্যেক কথাই অন্তৰত আনিব লাগিব পিকচাৰ আনিব লাগিব চিনেমা এখন চালেই নহ'ব চিনেমাৰ সকলোবিলাক তুমি আয়ত্ব কৰিব লাগিব কেলে পইচা দি চিনেমা চাব আজিকালি আমি চাওঁ কালা আঠ অনা পইচাত আমি চিনেমা চাওঁ
আঠ অনা পইচা চাওঁ
50 পইচা
চিনেমা চাই
আগত একেবাৰে কেলা সেইখন আৰু চিনেমা কেলা এইখিনি বহি থাকিব লাগিব তোমাৰ চুকুবিটা কেলা কেলাকে ধৰিব
কেলা
আগত বহি পেলাই
পঞ্চাছ পইচা চিনেমা
আহি থাকা 75 পইচা 1 টকা একদম হায়েষ্টটো মানে বেলকনি তাৰপৰা 1.5 টকা মই বেলকনি লৈ নাযাওঁ মই 50 পইচাতে আৰম্ভ চিনেমা হলত নগৰা এটা গেলা বহিলে সি গেলা একদম ফাৰ্ষ্ট ক্লাছৰ টিকেট লৈ বেলকনি
তাৰপৰা
বেলকনি
বেলকনি
1.5 টকা বেলকনি মানে বুজি পাইছে নে বেলকনি মানে বুজিছে নে
বেলকনি মানে ভি আই পি
নাতি এটা
ওপৰত ভি আই পি
কেলা ভি আই পি চি আই পি সেইদিনত নাই আজিকালি ওলাইছে ভি আই পি
অঁ সেইটো বেলকনি মানে
আমাৰ দিনত ভি আই পি নাই আমি এটাই জানি, সিধা রাস্তা সিধা কথা ছিল। যদি কেলা অসমৰ ৰাইনক কোনোবাই অপমান দিয়ে, মই তাক কেনেকুৱা মানুহ?
আপুনি যে হিটলাৰ আছিলে দেখোন আগত।
মই আগতে আছিলোঁ, কিন্তু পাছত মই অ' এন জি চি এমপ্লয়ি মানে গভৰ্ণমেণ্ট চেণ্ট্ৰেল গভৰ্ণমেণ্টে মই এমপ্লয়ি হৈ গ'লোঁ। যিটো পোষ্ট মোৰ আছিলে সেইটো কোনে ল'লে? ৱাই এছ গৈ গ'ল। সেইকাৰণে সি মোৰ নতকী হৈ থাকিব, মোৰ ভৰি আণ্ডাৰ আজিও আছে, সদায় থাকিব। দীপক দত্তে যেতিয়ালৈকে জীয়াই থাকিম মই তেওঁ খাৰা দি দিওঁ।
ইমান ভাল মানুহ নেকি?
কি কৈছা?
পৰিৱেশ ইমান ভাল মানুহ
মোলৈ ভাল, মোলৈ ভয় কৰে।